sempre acordar. Quando você levou como reflexão a sua que eu já tinha pedido para poder fazer algum resto da sua vida na sua
জাতীয় বিভাগে আজি নিশা 8:30 লোকসভা নিৰ্বাচন বিষয়ক অনুষ্ঠান দৃষ্টিপাত নৰকনিৰ্ণয় 2024 প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক পাৰ্থ গোস্বামী আৰু নৰেশ কলিতাই অংশগ্ৰহণ কৰিব। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে পোন প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্ৰৱণ আৰু বিনিময় প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰাৰ বাবে ভোটদাতাসকলেহে অংশগ্ৰহণ কৰিব পাৰিব। শ্ৰৱণ বা বিজয়সমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 নাইবা 9716680969 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠাব লাগিব। সমগ্ৰ বিশ্বৰ লগতে অসমতো আজি বিশ্ব ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত WWF-ৰ আহ্বান মৰ্মে পালন কৰিবলগীয়া এই কাৰ্যসূচী অনুসৰি আজি নিশা 8:30 পৰা 9:30 জনসাধাৰণক পৰিমিত পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।